এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই মৃদুস্মিতা শৰ্মা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি শিলচৰৰ এছ এন দেৱ অসামৰিক চিকিৎসালয়ত নতুন ক্ৰিটিকেল কেয়াৰ ভৱনৰ আধাৰশিলা স্থাপন কৰে। চিকিৎসালয়খনৰ 6,335 বৰ্গমিটাৰ এলেকা সামৰি 24 কোটি টকা ব্যয় সাপেক্ষে এই 50খন বিচনাযুক্ত ক্ৰিটিকেল কেয়াৰ ভৱনটো নিৰ্মাণ কৰা হ'ব। এই ভৱনত অস্ত্ৰোপচাৰ কক্ষ, ডায়েলাইছিছ কক্ষ, শিশু চিকিৎসা কক্ষকে ধৰি উন্নতমানৰ সকলো সা সুবিধা থাকিব। মুখ্যমন্ত্ৰীয়ে এই ভৱনৰ আধাৰশিলা স্থাপন কৰি শিলচৰত 200খন বিচনাযুক্ত নতুন চিকিৎসালয় ভৱন নিৰ্মাণৰ পৰিকল্পনাৰ কথা জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে শিলচৰৰ সংহত জিলা আয়ুক্ত কাৰ্যালয়ত 26 কোটি টকা ব্যয় সাপেক্ষে 32টা কোঠাৰে নতুন আৱৰ্ত ভৱনৰ আধাৰশিলাও স্থাপন কৰে। ডঃ শৰ্মাই যান জঁটৰ সমস্যা লাঘৱ কৰিবলৈ শিলচৰত এখন উড়ন সেতু নিৰ্মাণ কৰা হ'ব বুলি প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে শিলচৰৰ দেশভক্ত তৰুণৰাম ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তীৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেওঁ বিদ্যালয়খনৰ বৰ্তমান আৰু পূৰ্বৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰীকে ধৰি অঞ্চলটোৰ বিদ্যানুৰাগী লোকসকলক অভিনন্দন জনোৱাৰ লগতে দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। ডঃ শৰ্মাই তেওঁৰ ভাষণত কয় যে সাম্প্ৰতিক অৰ্থনীতিত দক্ষ যুৱশক্তিৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে আৰম্ভণিৰে পৰা পৰিৱৰ্তিত ঔদ্যোগিক পৰিস্থিতিৰ সৈতে খাপ খোৱাকৈ দক্ষতা বিকাশ আৰু প্ৰশিক্ষণ প্ৰদানৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰি আহিছে। ডিজিটেল প্ৰযুক্তিৰ গুৰুত্বৰ কথা উল্লেখ কৰি তেওঁ কৃত্ৰিম বুদ্ধিমত্তা, ঔদ্যোগিক ইণ্টাৰনেট, 3D প্ৰিণ্টিং, বৈদ্যুতিক বাহনৰ প্ৰযুক্তি আদি পাঠ্যক্ৰমৰ বাবে ছাত্ৰ ছাত্ৰীসকলক যোগ্য কৰি তোলা হ'ব বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ পাছত অসমীয়া আৰু বাংলা ভাষাভাষী লোকৰ মাজৰ বান্ধোন অধিক শক্তিশালী হৈ উঠিছে। এই সমন্বয়ৰ পৰিৱেশক সুদৃঢ় ৰূপত আগবঢ়াই নিয়াৰ বাবে তেওঁ বৰাক উপত্যকাত অসম সাহিত্য সভাৰ অধিৱেশন আয়োজন কৰাৰ বাবে উদ্যোগ ল'বলৈ বৰাকৰ জনসাধাৰণক আহ্বান জনায়। ডঃ শৰ্মাই আজি শিলচৰৰ ৰামকৃষ্ণ মিছন সেৱাশ্ৰমৰ শতবাৰ্ষিকী উদযাপন কাৰ্যসূচীত অংশ লৈ শ্ৰীৰামকৃষ্ণ পৰমহংসদেৱৰ নৱনিৰ্মিত সাৰ্বজনীন মন্দিৰ উদ্বোধন কৰে। ৰাজ্য চৰকাৰে ৰামকৃষ্ণ মিছন সেৱাশ্ৰম চিকিৎসালয়ৰ অংশ মা শাৰদা চেৰিটেবল ডিছপেঞ্চেৰীক 5 কোটি টকা প্ৰদান কৰাৰ উপৰি ৰামকৃষ্ণ পৰমহংসৰ মন্দিৰ নিৰ্মাণৰ বাবে বকেয়া ঋণ নিষ্পত্তি কৰিবলৈ 4 কোটি টকা আবণ্টন দিব বুলি ঘোষণা কৰে। মুখ্যমন্ত্ৰী শৰ্মাক আজি বিভিন্ন কাৰ্যসূচীত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়, শিলচৰ লোকসভা সমষ্টিৰ সাংসদ পৰিমল শুক্ৰবৈদ্য, বিধায়ক দীপায়ন চক্ৰৱৰ্তী আৰু লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালে সংগ দিয়ে। ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই অসমত ৰেল বিভাগৰ কাম কাজ আশানুৰূপ হোৱা নাই বুলি ৰেল বিভাগৰ সমালোচনা কৰিছে। কালি ৰাজ্যসভাত ৰেল মন্ত্ৰালয় সম্পৰ্কীয় বিতৰ্কত ভাগ লৈ সাংসদ ভূঞাই কয় যে গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ 500 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ আনকি এক্সপ্ৰেছ শ্ৰেণীৰ ৰেলগাড়ীৰো 12 ঘণ্টা সময় লাগে। তেওঁ কয় যে অসমত ৰেলপথৰ বৈদ্যুতিকৰণৰ কাম এতিয়াও সম্পূৰ্ণ হোৱা নাই। তদুপৰি অসমত দ্বৈতৰ ৰেলপথৰ নিৰ্মাণৰ ক্ষেত্ৰতো ৰেল মন্ত্ৰালয়ে নিৰ্ধাৰিত সময় অনুসৰি কাম কৰিব পৰা নাই। উত্তৰ পূব সীমান্ত ৰেলৱেৰ তুলনাত বহু নতুন ৰেল মণ্ডলক অধিক গুৰুত্ব দিয়া আৰু এন এফ ৰেলৱেক মাহিয়াই দৃষ্টিৰে চোৱা হয় বুলিও সাংসদগৰাকীয়ে অভিযোগ কৰে। অসম প্ৰদেশ বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াই কোভিডৰ সময়ছোৱাত প্ৰত্যাহাৰ কৰা ৰেল ষ্টেচনসমূহত পুনৰ ৰেলগাড়ী ৰখোৱাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে। লোকসভাত ৰেল মন্ত্ৰালয় সম্পৰ্কত হোৱা বিতৰ্কত অংশগ্ৰহণ কৰি শইকীয়াই কয় যে খৈৰাবাৰী, গোৰেশ্বৰ, টংলা, ওদালগুৰি আৰু ডেকাৰগাঁও আদি ষ্টেচনত পূৰ্বে ৰখোৱা ভালেকেইখন ৰেলগাড়ী কোভিড কালত এই ষ্টেচনসমূহত নৰখোৱাৰ সিদ্ধান্ত লোৱা হৈছিল। ৰেল যাত্ৰীসকলৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই এইসমূহ ষ্টেচনত পুনৰ ৰেলগাড়ী ৰখোৱাৰ ব্যৱস্থা কৰিব লাগে বুলি তেওঁ মত প্ৰকাশ কৰে। গুৱাহাটীৰ পৰা ৰঙিয়া আৰু ওদালগুৰি হৈ ডিব্ৰুগড়লৈ বন্দে ভাৰত এক্সপ্ৰেছ ৰেলগাড়ী প্ৰৱৰ্তন কৰিবলৈ আৰু ডিব্ৰুগড় আৰু গুৱাহাটী আৰু ওড়িশাৰ জগদলপুৰৰ মাজত নতুন ৰেলগাড়ী প্ৰৱৰ্তন কৰিবলৈ সাংসদগৰাকীয়ে আহ্বান জনায়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত দিল্লী আৰু গুৱাহাটীৰ মাজত আৰু মহাপুৰুষ মাধৱদেৱৰ নামত গুৱাহাটী আৰু চেন্নাইৰ মাজত চলাচল কৰা ৰেলগাড়ীৰ নামকৰণ কৰিবলৈকো দৰং ওদালগুৰিৰ সাংসদগৰাকীয়ে আহ্বান জনায়। ৰাজ্যৰ বিভিন্ন জিলাত আজি সদৌ অসম ছাত্ৰ সন্থা আৰু অসম উন্নতি সভাৰ আহ্বান মৰ্মে মাদক দ্ৰব্য বিৰোধী সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। ৰাজ্যখনত মাদক দ্ৰব্য মুক্ত কৰাৰ লক্ষ্যৰে আজি কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থা, কামৰূপ মহানগৰ জিলা উন্নতি সভা আৰু অসম সেনাৰ কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত উজান বজাৰৰ শ্বহীদ ন্যাস ভৱনৰ পৰা এটা সজাগতা সমদল উলিওৱা হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।